এয়া আকাশবাণী গুৱাহাটী। পূৰ্বাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আজি ত্ৰিপাক্ষিক আলোচনা। 2026-27 বিত্তীয় বৰ্ষৰ বাবে মাচুল বৃদ্ধিৰ প্ৰস্তাৱ নাই বুলি এ পি ডি চি এলৰ প্ৰকাশ। অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা ডঃ ভূপেন হাজৰিকা জন্ম শতবৰ্গ শ্ৰদ্ধাৰ্ঘ্য শীৰ্ষক আলোচনা সত্ৰৰ আয়োজন। দেশৰ অন্য অংশৰ লগতে অসমতো আজি বীৰবাল দিৱস পালন। আৰু অস্মিতা পূবমণ্ডল জুনিয়ৰ হকী লীগ প্ৰতিযোগিতাত অসমৰ ছোৱালী দলৰ ব্ৰঞ্জৰ পদক অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া আগবাঢ়িছো বিতং বাতৰিলৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আজি প্ৰতিবাদকাৰী কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হ'ব। দিছপুৰত মুখ্যমন্ত্ৰীৰ সৈতে হ'বলগীয়া এই বৈঠকত কাৰ্বি যুৱ নেতা লিটছন ৰংফাৰ নেতৃত্বত আন্দোলনকাৰী প্ৰতিনিধিবৰ্গ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকিব। বৈঠকত স্বায়ত্তশাসিত পৰিষদৰ 26টা সমষ্টিত 1জনকৈ প্ৰতিনিধিও উপস্থিত থাকিব। মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আলাপ আলোচনাৰ মাজেৰে খেৰনীৰ সমস্যা সমাধানৰ চেষ্টা চলোৱা হ'ব। বৈঠকত কাৰ্বি পাহাৰত দুয়োখন জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিত বেদখল উচ্ছেদৰ ব্যৱস্থা আৰু পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হ'ব। ইপিনে খেৰনীৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছে। কালিৰ দিনটোত অঞ্চলটোত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। সেনা আৰক্ষীয়ে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বিগত দিনকেইটা সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ পাছত অঞ্চলটোলৈ ক্ৰমাৎ শান্তি ঘূৰি আহিছে। পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত সাধাৰণ জীৱন যাত্ৰাও এতিয়া আৰম্ভ হৈছে। পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত জনাইছে আমাৰ সংবাদদাতা টুটু কোঁৱৰে।
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত বিগত 22 ডিচেম্বৰৰ পৰা অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতিৰ আজি সম্পূৰ্ণৰূপে স্বাভাৱিক বুলি ক'ব পাৰি যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে। 24 তাৰিখৰ পৰা পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতেই ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে গুৱাহাটীলৈ উভতি গৈছে। অৱশ্যে এতিয়াও আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জিলাখনৰ প্ৰতিটো স্পৰ্শকাতৰ অঞ্চলত পিয়াপি দি ফুৰাৰ লগতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ বাবে সষ্টম হৈ ৰৈছে। আৰক্ষীয়ে জিলাখনৰ প্ৰতিখন বজাৰ অঞ্চলৰ লগতে ৰাজহুৱা সম্পত্তি থকা অঞ্চলত শক্তিশালী নিৰাপত্তাৰো ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে জিলাখনত সৃষ্টি হোৱা দুদিনীয়া অগ্নিগৰ্ভা পৰিস্থিতিত প্ৰাণ হেৰুওৱা লিনুচ ফাংচো আৰু সুৰুজ দেৰ পৰিয়াললৈ মুখ্য কাৰ্যবাহী সদস্যৰ সাহায্য পুঁজিৰ পৰা 5 লাখকৈ এককালীন সাহায্য প্ৰদান কৰা হৈছে। ইতিমধ্যে দুয়োটা পৰিয়ালক আৰক্ষীয়ে মৃতদেহ চমজাই দিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন জিলা আজিও মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ লগতে ভাৰতীয় নাগৰিক ন্যায় সংহিতাৰ 163 ধাৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে আজি সন্ধিয়া 7 বজাত অসম চৰকাৰ, কাৰ্বি পৰিষদ আৰু প্ৰতিবাদকাৰীসকলৰ এটি 25জনীয়া দলৰ সৈতে ত্ৰিপাক্ষিক বৈঠক আলোচনা হ'ব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলে ৰাজহ ব্যৱধান সত্বেও 2026-27 বিত্তীয় বৰ্ষৰ বাবে মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া নাই। এ পি ডি চি এলে ইয়াৰ মাচুল আবেদনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে আনুমানিক ৰাজহ আৱশ্যকতা 11,747 কোটি টকা হ'ব বুলি আৰু এই সময়ছোৱাত বৰ্তমানৰ নিৰিখ অনুযায়ী আনুমানিক 11,726 কোটি 60 লাখ টকাৰ ৰাজহ সংগ্ৰহ হ'ব বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত 20 কোটি 21 লাখ টকাৰ ব্যৱধান আহি পৰিব। অৱশ্যে কোম্পানীটোৱে এই ব্যৱধান পূৰণৰ বাবে গ্ৰাহকৰ ওপৰত বোজা জাপি দিব খোজা নাই আৰু মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া নাই। অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌখম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পৰহিৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাত আজি দিনৰ 2:30 বজাত জন্ম শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ্য শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। এই সত্ৰৰ আলোচ্য বিষয় কবি গীতিকাৰ কেশৱ মহন্তৰ গীত কবিতাৰ মাধুৰ্য। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীয়ে এই সত্ৰ সঞ্চালন কৰিব। কবি সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম বিভাগৰ অধ্যাপক ডঃ এম কামালুদ্দিন আহমেদ আৰু লেখক সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই অতিথি আলোচক হিচাপে অনুষ্ঠানত অংশ ল'ব। সন্ধিয়া 5 বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাত কালি দ্বিতীয় দিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত ডঃ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। সত্ৰ সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় যে সমকালীনতাৰ খিৰিকীৰে ড০ ভূপেন হাজৰিকাৰ গীতৰ চিৰাত বিষয়টো বিচাৰ কৰি চাব পাৰি। তেওঁ গীতত সমকালীন বিষয়বস্তু বা সামাজিক ঘটনাক্ৰম গভীৰভাৱে প্ৰথিত হৈ আছে বুলি শ্ৰীচলিহাই মন্তব্য কৰে। তেওঁ কয় যে সমকালীন প্ৰেক্ষাপটত ড০ ভূপেন হাজৰিকাই অসমীয়া জাতিক শুনাই থৈ যোৱা সতৰ্কবাণী এতিয়া ফুলি আহিছে। ভূপেন হাজৰিকাক তেওঁৰ ভৱিষ্যদ্ৰষ্টা শিল্পী বুলি অভিহিত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সোধাকণ্ডৰ সহযোগী বাদ্যশিল্পী কমল কটকীয়ে ড০ ভূপেন হাজৰিকাৰ সৃষ্টিয়ে সময় ধৰি ৰাখিছে বুলি মন্তব্য কৰে। একেদৰে সংগীত শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱাই ড০ ভূপেন হাজৰিকাক এগৰাকী দাৰ্শনিক বুলি অভিহিত কৰে। দেশৰ অন্য অংশৰ লগতে অসমতো আজি বীৰ বাল দিৱস পালন কৰা হৈছে। শিখ ধৰ্মগুৰু গুৰু গোবিন্দ সিঙৰ পুত্ৰ বাবা জোৰাৱৰ সিং আৰু বাবা ফতেহ সিঙৰ সাহসিকতা আৰু বলিদানৰ সন্মানাৰ্থে এই দিৱস পালন কৰা হয়। হোজাই জিলাৰ ৰংকাত শিখ ধৰ্মীয় লোকসকলৰ বাবা ফতেহ সিং সেৱা দলৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে গুৰু কা লংগৰ অনুষ্ঠিত হৈছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ শিখ ধৰ্মাৱলম্বী লোকসকলে কাইলৈ পৰ্যন্ত লংগৰৰ আয়োজন কৰিছে। বীৰ বাল দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি সাহসিকতা ক্ৰীড়া আৰু সমাজসেৱাৰ ক্ষেত্ৰত অসাধাৰণ সাফল্য অৰ্জন কৰা 18খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 20 শিশুক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ বাল দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত শিশু আৰু যুৱকসকলক উদ্দেশ্যি ভাষণ দিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা 2025 কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হয়। অনাতাঁৰ মৰম পৰিয়ালৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি মাজুলীৰ এলেংগী শ্ৰী শ্ৰী টকৌবাৰী সত্ৰত কালি আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন প্ৰশস্তিপত্ৰ, ফলক, চেলেং চাদৰ, অসমীয়া আৰু মিচিং গামোচা, জাপি, কিতাপৰ টোপোলা, গছপুলি আৰু এটা ৰেডিঅ' ছেট। এই বঁটা গ্ৰহণ কৰি শ্ৰীবৰঠাকুৰে ভাৰতৰ বিভিন্ন স্থানত ভালেসংখ্যক প্ৰতিষ্ঠিত ৰেডিঅ' শ্ৰোতা সংঘ থকাৰ কথা উল্লেখ কৰে। অনাতাঁৰ মৰম পৰিয়ালত থকা আন্তৰিকতা তথা সংগঠনটোৰ আদৰ্শ এই আটাইবোৰ শ্ৰোতা সংঘতকৈ পৃথক বুলি উল্লেখ কৰি শ্ৰীবৰঠাকুৰে অনাতাঁৰ সংবাদ প্ৰচাৰৰ জৰিয়তে শ্ৰোতাসকলক যদি কেঞ্চিত অনুপ্ৰাণিত কৰিব পাৰিছে তেনেহলে তেওঁ কৃতাৰ্থ মানিছে বুলি মন্তব্য কৰে।
মৰমৰ যি আহ্বান, সেই কামটো সেই আহ্বানটো আছে কেৱল আৰু কেৱল এই অনাতাঁৰ মৰম পৰিয়াল, এই যিটো টকৌবাৰী এলেঙী আছে, ইয়াত ইয়াত ইমানখিনি ৰাইজৰ অনাতাঁৰ মাধ্যমৰ প্ৰতি, আকাশবাণীৰ প্ৰতি ইমানখিনি মৰম, ইমানখিনি আদৰ, ইমানখিনি সন্মানৰ কাৰণে ৰেডিঅ'ই আমাক কি শিকায়, ৰেডিঅ'ই আমাক সময় বৰ্তিকা আৰু নিয়মানুবৰ্তিকা শিকায়, ডিচিপ্লিন শিকায়, পাংচুৱেলিটি শিকায়। এতিয়াও যদি কোনোবাই সময়ত আৰম্ভ কৰা কিবা এটা অনুষ্ঠান আছে, সেইটো হৈছে আকাশবাণী, 6 বজা মানে 6 বজা। আৰু বাতৰিৰ ক্ষেত্ৰত মই নিজেও যিহেতু বাতৰিৰ সৈতে জড়িত, বেছি শুদ্ধতাৰে তাক মানি চলা হয়, কাৰণ সময়টো মানি চলিব লাগে।
2010 চনৰ 25 ডিচেম্বৰত মাজুলীৰ মুদৈবিল অঞ্চলৰ প্ৰতিষ্ঠা লাভ কৰা আৰু মূলতঃ ৰেডিঅ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰি থকা অনাতাঁৰ মৰম পৰিয়ালটোৱে কালি বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতা বন্ধু 2025 বঁটা, দুজন বয়োজ্যেষ্ঠ শ্ৰোতা ধেমাজিৰ চিচি কেৰেকনি, মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ 1 নম্বৰ তেজিগাঁৱৰ দীপক মৰাণক প্ৰদান কৰে। শ্ৰীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদুম মহন্তৰ সঞ্চালনাত অনুষ্ঠিত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ বৈশিষ্ট্য ব্যাখ্যা কৰাৰ লগতে আকাশবাণীৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰে। অনুষ্ঠানটিত অসমৰ বিভিন্ন ঠাইৰ সদস্যসকলৰ লগতে অঞ্চলটিৰ স্থানীয় ভালেসংখ্যক লোক উপস্থিত থাকে। মৰিগাঁও জিলাৰ মায়ঙৰ পবিতৰা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে সাধুক মেলা 2025ৰ আয়োজন কৰা হৈছে। মায়ঙৰ পবিতৰ অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিকতা উন্নয়ন সমিতিসমূহৰ উদ্যোগত সাধুক বিলৰ পাৰত আয়োজিত এই মেলাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। দিনৰ 11 বজাত আমন্ত্ৰিত অতিথিৰ দ্বাৰা মেলাৰ বিপণীৰ দুৱাৰ মুকলি কৰা হ'ব। কাইলৈ পুৱা বস্ত্ৰ প্ৰদৰ্শনী আৰু থলুৱা খাদ্যৰ মেলা মুকলি কৰা হ'ব। সন্ধিয়া 5:30 বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহই এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব। অসমৰ ছোৱালী দলে অস্মিতা পূবমণ্ডল জুনিয়ৰ হকী লীগ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অসমে কালি গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় স্থান নিৰ্ণয়কাৰী খেলত ত্ৰিপুৰাক 16-0 পৰাস্ত কৰে। ওড়িশাই মিজোৰামক 3.5 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে। ভাৰতৰ শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত চলি থকা টি টুৱেণ্টি শৃংখলাৰ তৃতীয়খন খেল আজি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাত আয়োজক ভাৰতে ইতিমধ্যে 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতে আলহী দলটোৰ প্ৰথমখন খেলত 8 উইকেটত আৰু দ্বিতীয়খনত 7 উইকেটত পৰাস্ত কৰিছিল। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম বিশ্বৰ মুখ্য বাতৰিত চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
বাংলাদেশত অব্যাহত থকা অশান্ত পৰিস্থিতি, পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা, কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ মুৰববীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক, অসমত দ্বিতীয়টো বৃহৎ বিদ্যুৎশক্তি সঞ্চালন গোট স্থাপনত কেন্দ্ৰই দিয়া অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। আৰ টি আইৰ তথ্যত পুনৰ উন্মোচিত চৰকাৰৰ ভেকভাৱনা, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো প্ৰস্তাৱ নাই, জনজাতি মন্ত্ৰালয়ত শিৰোনামেৰে এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলবাসীলৈ সুখবৰ কঢ়িয়াই কেন্দ্ৰই ৰাজ্যত দ্বিতীয়টো বৃহৎ বিদ্যুৎ শক্তি সঞ্চালন গোট স্থাপনত অনুমোদন দিয়াৰ বাতৰি অসমীয়া খবৰ কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বজালী সৰুপাতা চক্ৰৰ অন্তৰ্গত বৰনগৰত স্থাপন হ'বলগীয়া এই নতুন কেন্দ্ৰটোৱে উত্তৰ পূবৰ বিদ্যুৎ শক্তিৰ দিশত বিশেষ অৰিহণা যোগাব বুলি বাতৰিটোত আশা প্ৰকাশ কৰা হৈছে। বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত একোটাকৈ বাতৰি নিয়মীয়া বাৰ্তা কাকতে, হিংসা জৰ্জৰ চুবুৰীয়া ৰাষ্ট্ৰত চৰম নিৰাপত্তাহীনতাত সংখ্যালঘু, বাংলাদেশত পুনৰ হিন্দু যুৱকক নৃশংস হত্যা, দৈনিক অসম কাকতে চোৰৰ অপবাদেৰে দলবদ্ধ প্ৰহাৰ কৰি হত্যা অমৃত মণ্ডলক, দীপু দাসৰ পাছত ঢাকাত সংঘটিত দ্বিতীয়টো নৃশংস ঘটনাই কোপাইছে হিন্দুসকলক, আৰু দৈনিক অগ্ৰদূত কাকতে বাংলাদেশত আৰু এজন যুৱকক মৰিয়াই হত্যা, ঢাকাৰ সমীপতে পুনৰ নৃশংস কাণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ দৈনিক জনমভূমি কাকতে পৰিস্থিতি স্বাভাৱিক হলেও অব্যাহত চেপা উত্তেজনা, শান্ত খেৰণিত চৌদিশে ধ্বংসস্তূপ, আৰু দি আছাম ট্ৰিবিউনে ৱেষ্ট কাৰ্বি আংলং লিম্পিং বেক টু নৰ্মেল শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনজাতিকৰণৰ বিষয়টোক লৈ কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ মুৰববীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰিটোক আজি আমাৰ অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰি মাজলৈ উভতি চাওঁ।
যোৰহাটৰ ৰজা মৈদাম নিউ কলনীৰ নিবাসী বিশিষ্ট গীতিকাৰ, নাট্যকাৰ, অভিনেতা তথা নাট পৰিচালক অমৰ শৰ্মাৰ কালি এখন ব্যক্তিগত হাস্পাতালত দেহাৱসান ঘটে। যোৰহাটৰ লগতে ৰাজ্যৰ নাট্য অভিনয় আৰু নাট্য সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট অৰিহণা আগবঢ়াই যোৱা শিল্পীগৰাকীৰ বিয়োগত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি ৰাখিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 22 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু মণিপুৰত পাতলীয়া বৰষুণৰ লগতে ডাঠ কুঁৱলীয়ে আৱৰি থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আজি ত্ৰিপাক্ষিক আলোচনা। 2026-27 বিত্তীয় বৰ্ষৰ বাবে মাচুল বৃদ্ধিৰ প্ৰস্তাৱ নাই বুলি APDCLৰ প্ৰকাশ। অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ শীৰ্ষক আলোচনাৰ আয়োজন। দেশৰ অন্য অংশৰ লগতে অসমতো আজি বীৰ বাল দিৱস পালন। আৰু অস্মিতা পূবমণ্ডল জুনিয়ৰ হকী লীগ প্ৰতিযোগিতাত অসমৰ ছোৱালী দলৰ ব্ৰঞ্জক পদক অৰ্জন। আজিৰ পুৱা আঞ্চলিক বাতৰি ইমানেই। খন্তিৰ পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত আপোনালোকে পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।